Ea Akahmani. Batori hoite moi Dolly Devi. Etiar pradhan batori khumu hoise. Dekhor hoke kam korile srishti hua onubhuti onuprerona oporihim utso hoi poribo pare boli Pradhanmantri Narendra Modiye prokash korise. কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দেশৰ গণতন্ত্ৰত সংবাদ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি মন্তব্য কৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহে কাইলৈ হাৰিয়ানাৰ ফৰিদাবাদত উত্তৰ মাণ্ডলিক পৰিষদৰ 32 সংখ্যক বৈঠকত অধ্যক্ষতা কৰিব। টকিঅ'ত অনুষ্ঠিত চলিত বৰ্ষৰ ডিফ অলিম্পিকত ভাৰতৰ ধনুষ শ্ৰীকান্তে এয়াৰ ৰাইফলত সোণৰ পদক অৰ্জন কৰি বিশ্ব অভিলেখ সৃষ্টি কৰে আৰু কলকাতাৰ ইডেন গাৰ্ডেন্ছত অনুষ্ঠিত দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাই ভাৰতক 30 ৰাণত পৰাস্ত কৰে। দেশৰ বাবে কাম কৰিলে অথবা নতুন অৱদান আগবঢ়ালে সৃষ্টি হোৱা অনুভূতি অনুপ্ৰেৰণাৰ অপৰিসীম উৎস হৈ পৰিব পাৰে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। কালি চুৰাটত দেশৰ প্ৰথমটো বুলেট ট্ৰেইন প্ৰকল্প ৰূপায়ণ কৰি থকা গোটৰ সৈতে মত বিনিময় কৰাৰ লগতে ইয়াৰ পৰ্যালোচনা কৰি শ্ৰীমোদীয়ে এইদৰে কয়। তেওঁ ভাৰতৰ মহাকাশ অভিযানৰ বিষয়ে উল্লেখ কৰি কয় যে দেশৰ প্ৰথমটো উপগ্ৰহ উৎক্ষেপণ কৰাৰ সময়ত বিজ্ঞানীসকলে কেনে অনুভৱ কৰিছিল আৰু আজি শ শ উপগ্ৰহ উৎক্ষেপণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে বুলেট ট্ৰেইন প্ৰকল্পটোৰ অগ্ৰগতিৰ বিষয়ে বুজ লয়। প্ৰকল্পটোৰ ৰূপায়ণকাৰী গোটটোৱে কোনোধৰণৰ জটিলতা নোহোৱাকৈ ইয়াৰ কাম কাজ আগবাঢ়ি আছে বুলি প্ৰধানমন্ত্ৰীক অৱগত কৰে। শ্ৰীমোদীয়ে কয় যে এই অভিজ্ঞতাসমূহ যদি লিপিবদ্ধ আৰু সংকলন কৰা হয় তেন্তে বুলেট ট্ৰেইন বৃহৎ পৰিসৰত ৰূপায়ণৰ দিশত দেশ আগবাঢ়িব পাৰে। দেশে বাৰে বাৰে পৰীক্ষা নিৰীক্ষা কৰাৰ পৰা বিৰত থাকিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ পৰিৱৰ্তে বৰ্তমানৰ আৰ্হিৰ পৰা অভিজ্ঞতা লৈ পৰৱৰ্তী পৰ্যায়ত আগবাঢ়িব লাগিব। প্ৰধানমন্ত্ৰীয়ে কয় যে কোনো এটা ব্যৱস্থা কিয় গ্ৰহণ কৰা হৈছে সেইটো স্পষ্টকৈ বুজিব পাৰিলেহে লিপিবদ্ধকৰণ অৰ্থপূৰ্ণ হ'ব। এনে লিপিবদ্ধকৰণে ভৱিষ্যতৰ ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰাৰ লগতে জাতি গঠন প্ৰক্ৰিয়াটো অৰিহণা যোগাব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে আমি নিজৰ কৰ্মত নিজকে সমৰ্পণ কৰাৰ লগতে দেশৰ বাবে বিশেষ অৱদান আগবঢ়াই যাম। প্ৰধানমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ অনুষ্ঠানত উপস্থিত থাকে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দেশৰ গণতন্ত্ৰত সংবাদ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি মন্তব্য কৰিছে। নতুন দিল্লীত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন উপলক্ষে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে এই দিৱস উপলক্ষে সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতা শক্তিশালী কৰাৰ লগতে ভুল তথ্যক প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে এই বক্তৃতাৰ আয়োজন কৰা হৈছে। এই দিৱস উপলক্ষে মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমত কৰ্মৰত সকলোকে অভিনন্দন জনায়। আজিৰ অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগান, বিভাগটোৰ সচিব সঞ্জয় জাজু আৰু প্ৰেছ কাউন্সিল অব ইণ্ডিয়াৰ অধ্যক্ষ ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাই উপস্থিত থাকে। এই উপলক্ষে দিয়া ভাষণত ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাইয়ে কয় যে সাংবাদিকতাই সততা অধ্যৱসায়ৰ লগতে জনসাধাৰণক দায়বদ্ধতাৰে নিৰন্তৰভাৱে সঠিক তথ্য যোগান ধৰাত অৰিহণা যোগাইছে। তেওঁ কয় যে সাংবাদিকতা কেৱল এটা পেছা নহয়, ই সত্যৰ সন্ধান আৰু এই কামৰ বাবে সাহসৰ প্ৰয়োজন। উল্লেখযোগ্য যে 1966 চনৰ আজিৰ দিনটোতে সংবাদ মাধ্যমৰ স্বতন্ত্ৰ প্ৰহৰী স্বৰূপ প্ৰেছ কাউন্সিল অব ইণ্ডিয়া গঠন হৈছিল আৰু সেয়ে এই দিনটোত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস প্ৰতি বছৰে উদযাপন কৰা হয়। উপৰাষ্ট্ৰপতি CEP ৰাধাকৃষ্ণনে আজি যুৱক যুৱতীসকলৰ মাজত ধনাত্মক চিন্তা গঢ়ি তুলিবলৈ দেশৰ ইতিবাচক বিষয়বোৰক প্ৰচাৰ কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে আলোকপাত কৰে। নতুন দিল্লীত 2024 বৰ্ষৰ মনোৰমা নিউজ মেকাৰ বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ কয় যে সাংবাদিকতাই কণ্ঠহীনসকলক কণ্ঠদান কৰাৰ দৰে গুৰুত্বপূৰ্ণ কাৰ্য সম্পাদন কৰে। তেওঁ লগতে সজাগতা বৃদ্ধিৰ জৰিয়তে নিচামুক্ত সমাজ গঢ়ি তোলাত সংবাদ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে বুলিও প্ৰকাশ কৰে। এই উপলক্ষে উপৰাষ্ট্ৰপতিগৰাকীয়ে কেন্দ্ৰীয় পৰ্যটন আৰু পেট্ৰলিয়াম তথা প্ৰাকৃতিক গেছ ৰাজ্যমন্ত্ৰী সুৰেশ গোপীক মনোৰমা নিউজ মেকাৰ বঁটা প্ৰদান কৰে। তেওঁ চলচ্চিত্ৰ আৰু ৰাজনীতি উভয় ক্ষেত্ৰতে নিজৰ সফলতাক বৰ্তাই ৰখাৰ বাবে শ্ৰীগোপীক প্ৰশংসা কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু কাটাৰৰ প্ৰধানমন্ত্ৰী তথা দেশখনৰ বিদেশ মন্ত্ৰী মহম্মদ বিন আব্দুল ৰহমান আল থানিয়ে পশ্চিম এছিয়াৰ বিকাশৰ লগতে বিভিন্ন আঞ্চলিক তথা গোলকীয় বিষয়লৈ মত বিনিময় কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত ডঃ জয়শংকৰে কাটাৰৰ প্ৰধানমন্ত্ৰী আৰু দেশখনৰ আমিৰ তামিম বিন হামাদ আল থানিৰ সৈতে দোহাত অনুষ্ঠিত বৈঠকক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে এই আলোচনাত দেশ দুখনৰ মাজত শক্তি বাণিজ্য বিনিয়োগ আৰু জনসাধাৰণৰ সম্পৰ্ককে ধৰি কৌশলগত অংশীদাৰিত্বৰ মূল দিশসমূহ সামৰি লোৱা হয়। কাটাৰৰ আমিৰৰ সৈতে হোৱা বৈঠকত ডঃ জয়শংকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ তেওঁক অভিবাদন জনোৱাৰ লগতে দেশ দুখনৰ মাজৰ সম্পৰ্ক শক্তিশালীকৰণৰ বাবে শ্ৰীমোদীৰ প্ৰতিশ্ৰুতিবদ্ধতাক দোহাৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। গৃহমন্ত্ৰী অমিত শ্বাহে কাইলৈ হাৰিয়ানাৰ ফৰিদাবাদত উত্তৰ মাণ্ডলিক পৰিষদৰ 32 সংখ্যক বৈঠকত অধ্যক্ষতা কৰিব। এই বৈঠকত উত্তৰ মণ্ডলৰ সদস্য ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে বিভিন্ন আঞ্চলিক আৰু ৰাষ্ট্ৰীয় সমস্যা সন্দৰ্ভত আলোচনা কৰিব। হাৰিয়ানা, হিমাচল প্ৰদেশ, পাঞ্জাব, ৰাজস্থান, দিল্লী, জম্মু কাশ্মীৰ, লাডাখ আৰু চণ্ডীগড়ৰ জ্যেষ্ঠ বিষয়াসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে এই পৰিষদে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সহযোগিতামূলক আলোচনাৰ বাবে এখন গঠনমূলক মঞ্চ প্ৰদান কৰিছে। 1956 চনৰ ৰাজ্য পুনৰ্গঠন আইনৰ অধীনত গঠন কৰা মাণ্ডলিক পৰিষদসমূহে কেইবাখনো ৰাজ্য জড়িত হৈ থকা বিষয়সমূহত কাম কৰাৰ ক্ষেত্ৰত উপদেষ্টা গোটৰ দৰে কাম কৰে। যোৱা 11 বছৰত বিভিন্ন মাণ্ডলিক পৰিষদৰ সৰ্বমুঠ 63খন বৈঠক অনুষ্ঠিত হৈছে। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু তেওঁৰ দুগৰাকী সহযোগীৰ বিৰুদ্ধে মানৱতা বিৰোধী গোচৰ সংক্ৰান্তত কাইলৈ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণে ৰায়দান কৰিব। ন্যায়াধীশ মহম্মদ গোলাম মৰ্তুজা মজুমদাৰ নেতৃত্বাধীন 3-জনীয়া বিচাৰপীঠে ৰায়দানৰ দিন নিশ্চিত কৰাৰ পৰিপ্ৰেক্ষিতত ঢাকাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। বৰ্ডাৰ গাৰ্ড বাংলাদেশ, ৰেপিড একচন বেটেলিয়ন আৰু সেনাৰ অতিৰিক্ত বাহিনী ন্যায়াধীকৰণ এলেকাত নিয়োগ কৰা হৈছে। কৰ্পৰেট পৰিক্ৰমা ৰাজ্যমন্ত্ৰী হৰ্ষ মালহোত্ৰাই আজি নতুন দিল্লীৰ যমুনা ক্ৰীড়া প্ৰকল্পত নমুৰাণৰ শুভাৰম্ভ কৰে। সংহত খেল মহোৎসৱ 2025ৰ অংশৰূপে আয়োজন কৰা এই অনুষ্ঠানত 6,000ৰো অধিক নাগৰিকে অংশগ্ৰহণ কৰে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে পথ সুৰক্ষা, সুস্বাস্থ্য আৰু যুৱক যুৱতীৰ অংশগ্ৰহণক মূল বিষয়বস্তু হিচাপে লৈ এই দৌৰৰ আয়োজন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত শ্ৰীমালহোত্ৰাই কয় যে এই পদক্ষেপে সকলো বয়সৰ লোকৰ মাজত শাৰীৰিক কচৰতক উৎসাহিত কৰাৰ লগতে বাটপথত দায়বদ্ধ আচৰণৰ এটা সংস্কৃতি গঢ়ি তোলাৰ বাবে থকা চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰে। তেওঁ কয় যে স্কুলীয়া শিক্ষাৰ্থীৰ পৰা জ্যেষ্ঠ নাগৰিকলৈ সকলো অংশগ্ৰহণকাৰীৰ মাজত পথ সুৰক্ষা আৰু স্বাস্থ্যসন্মত জীৱন যাপনৰ ক্ষেত্ৰত সচেতনতা গঢ়ি তোলাৰ বাবে উৎসাহ পৰিলক্ষিত হয়। মন্ত্ৰালয়ে কয় যে এনেধৰণৰ অনুষ্ঠানে জনসাধাৰণক, বিশেষকৈ যুৱক যুৱতীসকলক, পথত অধিক সতৰ্কতা আৰু নিয়মানুৱৰ্তিতা অৱলম্বন কৰিবলৈ উৎসাহিত কৰে। টকিঅ'ত অনুষ্ঠিত চলিত বৰ্ষৰ ডিফ অলিম্পিকত ভাৰতৰ ধনুষ শ্ৰীকান্তে এয়াৰ ৰাইফলত সোণৰ পদক অৰ্জন কৰি 252.2 পইণ্টেৰে বিশ্ব অভিলেখৰ সৃষ্টি কৰে। আন এগৰাকী ভাৰতীয় মহম্মদ ৱানিয়াই 250.1 পইণ্টেৰে দ্বিতীয় স্থান দখল কৰি প্ৰথম দুয়োটা পদক ভাৰতৰ হৈ দখল কৰে। আনহাতে মহিলাৰ এয়াৰ ৰাইফল শাখাত মোহিত সান্ধু আৰু কুণাল ৱাঘমাৰে ক্ৰমে ৰূপৰ আৰু ব্ৰঞ্জৰ পদক দখল কৰি ভাৰতৰ হৈ আন এক কৃতিত্ব অৰ্জন কৰে। কলকাতাৰ ইডেন গাৰ্ডেন্ছত অনুষ্ঠিত টেষ্ট ক্ৰিকেটৰ প্ৰথমখন খেলত আজি দক্ষিণ আফ্ৰিকাই ভাৰতক 30 ৰানত পৰাস্ত কৰে। দক্ষিণ আফ্ৰিকাই বান্ধি দিয়া 124 ৰানৰ বিজয় লক্ষ্যৰে খেলি ভাৰতে আজি দ্বিতীয় ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 93 ৰানহে সংগ্ৰহ কৰে। ভাৰতৰ অধিনায়ক শুভমান গিলে কালিৰ খেলত ডিঙিত আঘাত পোৱাৰ বাবে তেওঁ দ্বিতীয় ইনিংছত বেট ধৰিব নোৱাৰিলে। ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই কালি 7 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 93 ৰানৰ পৰা আজিৰ খেল আৰম্ভ কৰি আটাইকেইটা উইকেট হেৰুৱাই 153 ৰান সংগ্ৰহ কৰে। দক্ষিণ আফ্ৰিকাৰ হৈ টেম্বা বাবুমাই 55 ৰানৰ বৰঙণি আগবঢ়াই অপৰাজিত হৈ ৰয়। দক্ষিণ আফ্ৰিকাৰ ছাইমন হাৰ্মাৰক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ইডেন গাৰ্ডেনৰ পিছখন উভয় দলৰ বেটছমেনসকলৰ বাবে প্ৰত্যাহ্বানপূৰ্ণ বুলি পৰিগণিত হৈছে। গ্ৰেটাৰ নয়ডাৰ শ্বহীদ বিজয় সিং পাঠিক স্পৰ্টছ কমপ্লেক্সত অনুষ্ঠিত ৱৰ্ল্ড বক্সিং কাপ ফাইনেল প্ৰতিযোগিতাৰ প্ৰথম দিনা ভাৰতে 0-ৰ আৰম্ভণি কৰিছে। ভাৰতৰ 4গৰাকী বক্সাৰে কোৱাৰ্টাৰ ফাইনেলত জয়লাভ কৰি ছেমি ফাইনেললৈ অগ্ৰগতি লাভ কৰিছে। মহিলাৰ 49 কিলোগ্ৰাম আৰু 58 কিলোগ্ৰাম শাখাত মীনাক্ষী আৰু প্ৰীতিয়ে কাজাখস্তানৰ বোলাট একবোটা আৰু উজবেকিস্তানৰ উক্তামোভা নিগিনাক পৰাস্ত কৰে। পুৰুষৰ 80 কিলোগ্ৰাম আৰু 90 কিলোগ্ৰামৰ ঊৰ্ধৰ শাখাত অংকুশ আৰু নৰেন্দ্ৰে জাপানৰ ৱাকায়গো আৰু ইউক্ৰেইনৰ মামাছলিয়েভ খালিমজনক পৰাজিত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। শেষৰ প্ৰথম বাতৰিসমূহ আকৌ এবাৰ। দেশৰ হকে কাম কৰিলে সৃষ্টি হোৱা অনুভূতি অনুপ্ৰেৰণাৰ অপৰিসীম উৎস হৈ পৰিব পাৰে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দেশৰ গণতন্ত্ৰত সংবাদ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি মন্তব্য কৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহে কাইলৈ হাৰিয়ানাৰ ফৰিদাবাদত উত্তৰ মাণ্ডলিক পৰিষদৰ 32 সংখ্যক বৈঠকত অধ্যক্ষতা কৰিব। টকিঅ'ত অনুষ্ঠিত চলিত বৰ্ষৰ ডিফ অলিম্পিকত ভাৰতৰ ধনুষ শ্ৰীকান্তে এয়াৰ ৰাইফলত সোণৰ পদক অৰ্জন কৰি বিশ্ব অভিলেখৰ সৃষ্টি কৰিছে। আৰু কলকাতাৰ ইডেন গাৰ্ডেন্ছত অনুষ্ঠিত টেষ্ট ক্ৰিকেটৰ প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাই ভাৰতক 30 ৰানত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।